এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো। অংকুৰজ্যোতি শৰ্মাই ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মীদেৱী পূজা আজি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে। ভক্তসকলে ঘৰে ঘৰে নৈবেদ্য ধূপ দীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বৰ্য বিভূতি আগমনৰ কামনা কৰিছে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মীদেৱীৰ পূজাৰ আয়োজন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে এইবাৰৰ ৰাজহুৱা লক্ষ্মী পূজাসমূহো কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ বেলতলাৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ, গণেশগুৰিৰ লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন মন্দিৰ আৰু নামঘৰ আদিতো এই পূজাৰ আয়োজন চলিছে। সন্ধিয়াৰ ভাগত নাম প্ৰসংগ আৰু ভোগ বিতৰণ অনুষ্ঠিত হ'ব। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ আজিৰে পৰা 14-দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে বিজনী অঞ্চলত শাৰদীয় দুৰ্গোৎসৱতকৈও এই লক্ষ্মী পূজা অধিক আড়ম্বৰেৰে আয়োজন কৰা হয়। ধুবুৰী, গোৱালপাৰা, বাক্সা, কাছাৰ, কামৰূপ, বজালী আদি জিলাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজা অনুষ্ঠিত হৈছে বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। হিমালয়ৰ উচ্চ অংশত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানপানীৰ কবলত পৰিছে। তিস্তা আৰু তৰ্চা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰেল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিকিম আৰু দাৰ্জিলিঙত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে 23 লোকে প্ৰাণ হেৰুৱাইছে। উত্তৰবংগৰ মিৰিকত উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষী বাহিনীৰ লোকক নিয়োজিত কৰা হৈছে। অসমকে ধৰি বিভিন্ন অঞ্চলৰ পৰা মিৰিকলৈ যোৱা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে দিনে নিশাই অভিযান চলাই থকা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত শিলিগুৰি আৰু দাৰ্জিলিঙৰ মাজৰ 110 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আজি পুৱাৰ ভাগত আংশিকভাৱে মুকলি কৰা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি উচ্চপদস্থ বিষয়াসকলৰ সৈতে দাৰ্জিলিং অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ ল'ব। ৰাজ্যখনৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱেও দাৰ্জিলিং ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। উত্তৰবংগত হোৱা প্ৰবল বানপানীৰ ফলত উত্তৰ পূব সীমান্ত ৰেলৱে 9খন ৰেলৰ যাত্ৰা বাতিল কৰিছে। এই ৰেলগাড়ীকেইখনৰ ভিতৰত আনন্দ বিহাৰ আৰু কামাখ্যাৰ মাজত চলাচল কৰা 15622 নম্বৰৰ সাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীখন আৰু তিনিচুকীয়া অমৃতসৰৰ মাজত চলাচল কৰা 15934 এক্সপ্ৰেছ, 19306 কামাখ্যা ডক্টৰ আম্বেদকাৰ নগৰ এক্সপ্ৰেছ, 15703 নিউ জলপাইগুৰি বঙাইগাঁও এক্সপ্ৰেছ আৰু 75725 শিলিগুৰি বঙাইগাঁও এক্সপ্ৰেছ কেইখনো আছে। আনহাতে উত্তৰ পূৰ অঞ্চলৰ পৰা দেশৰ বাকী অংশলৈ চলাচল কৰা কেইবাখনো দূৰনিবতীয়া ৰেলগাড়ীৰ যাত্ৰা পথৰ সালসলনি ঘটোৱা হৈছে। বুনিয়াদী অৰ্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ 25,000ৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই আঁচনিৰ অধীনত 38 লাখৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আজিৰে পৰা আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ডঃ বিনয় গুপ্তাই আজি উদ্যানখনত আয়োজিত এটা অনুষ্ঠানত 2025-26 পৰ্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰে। অনুষ্ঠানত মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল বিষয়া ডঃ প্ৰদীপ্ত বৰুৱা আৰু ভালেসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত আছিল। প্ৰাক্তন মন্ত্ৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন অধিবক্তা তথা কৃতি শিক্ষক আব্দুল জব্বৰৰ কালি গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। খাৰুপেটীয়াৰ নিজা বাসগৃহত এটা সৰু দুৰ্ঘটনাত মূৰত আঘাত পোৱা জব্বৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কালি বিয়লি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 96 বছৰ। দলগাঁও সমষ্টিৰ 3 বাৰকৈ বিধায়ক তথা অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালৰ মন্ত্ৰী আব্দুল জব্বৰ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষকৰূপে অতি জনপ্ৰিয় আছিল। পৰৱৰ্তী কালত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব। নমস্কাৰ।